চিত্ৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
নমস্কাৰ, নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত উদ্ভৱ হোৱা ইন্ধন আৰু ৰন্ধন গেছৰ নাটনিৰ সন্দৰ্ভত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। অৱশ্যে অসমকে ধৰি নিৰ্বাচন হ'বলগীয়া পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকাৰ বাবে বৈঠকখনত উপস্থিত থাকিব নোৱাৰিলে। ইয়াৰ পৰিৱৰ্তে ৰাজ্যকেইখনৰ মুখ্য সচিব বৈঠকত উপস্থিত থাকে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ইফালে পশ্চিম এছিয়াৰ সংকটৰ মাজত সমগ্ৰ বিশ্বত ইন্ধনৰ যোগান হ্ৰাস তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাম বৃদ্ধি পোৱাৰ সময়তে চৰকাৰে ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত 10 টকাকৈ হ্ৰাস কৰিছে। ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰলৰ শুল্ক হ্ৰাস প্ৰায় পূৰ্বৰ 13 টকাৰ পৰা 3 টকা আৰু ডিজেলৰ আবকাৰী শুল্ক শূন্য হৈছে। এই সিদ্ধান্তক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰাৰ লগতে অভূতপূৰ্ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে।
এক ক্ষেত্ৰ মে যুদ্ধ চল ৰহা হে জহাঁ সে হামাৰা গেছ পেট্ৰলিয়াম প্ৰডাক্ট সাৰে আতে হে ফিৰ ভি এছে সময় মে ইতনা বড়া কদম উঠানা য়ে কোই মামুলি কদম নহীঁ হে ক্যোঁকি হামাৰা আম ভাৰতীয় লোগো কো আপনে জিন্দগি মে তকলিফ না হো ইসকা সোচ প্রধানমন্ত্রী জি নে আজ দিখাযা হে আম জিন্দগি মে সবকো পেট্রোল ডিজেল চাহিয়ে তো ইসকো কিসি তরহ সে দাম না বড়ে নিয়ন্ত্রণ মে রখে ইসকে লিয়ে ইতনা বড়া ফয়সলা লেনা ও ভি পেট্রোল তো 3 রুপিয়া এক্সাইজ ডিউটি রখ দিয়া ইতনা কম আপ কল্পনা ভি নহীঁ কর সকতে ওর ডিজেল মে জিরো কর দিয়া।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গুৱাহাটীত উপস্থিত হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ আৰু পৰহিলৈ ৰাজ্যখনৰ কেইবাটাও স্থানত জনসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনলৈ মাজত 12টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ৰাজ্যজুৰি প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাৰ হৈ প্ৰচাৰ চলায়। ইয়াৰ উপৰি তেওঁ আজি ৰঙানদী, ঢকুৱাখনা আৰু নাওবৈচা সমষ্টিৰো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ঢকুৱাখনা সমষ্টিৰ NDA প্ৰাৰ্থী নৱকুমাৰ দলে আৰু ৰঙানদীৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ সমৰ্থনত ডঃ শৰ্মাই প্ৰচাৰ চলায়। লখিমপুৰত বিজেপি নেতাগৰাকীয়ে এটা ৰোড শ্বত ভাগ লয়। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিলচৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। জিলাখনৰ শিলচৰ আৰু বৰখলা সমষ্টিত শ্ৰী সোণোৱালে বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ দলসমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পৰহিলৈ লখিমপুৰত প্ৰচাৰ অভিযান চলাব। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি মাহমৰা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জ্ঞানদীপ মোহনৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। দলৰ নেতা ৰিপুণ বৰাই শোণিতপুৰ জিলাৰ জীয়াগাভৰুত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ লগতে প্ৰচাৰ কাৰ্যসূচীতো অংশ লয়। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়েও খোৱাং সমষ্টিৰ লগতে অন্যান্য স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। ওদালগুৰি জিলা বিশেষ পক্সো আদালতে আজি নাবালিকা ধৰ্ষণৰ অভিযোগত সহদেৱ গোৱালা নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 2024 চনৰ 19 জুনত ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনত এটা অঞ্চলত এই ধৰ্ষণকাণ্ড সংঘটিত হৈছিল। ঘটনা সংঘটিত হোৱাৰ পাছত পৰিয়ালৰ লোকে ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত গোৱালাক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে। অতি ক্ষিপ্ৰতাৰে আৰক্ষীয়ে গোচৰটোৰ অভিযোগনামা আদালতত দাখিল কৰাৰ পিছত আদালতত গোচৰটোৰ শুনানি আৰম্ভ হয়। প্ৰায় 2 বছৰ ধৰি গ্ৰহণ কৰা শুনানিৰ অন্তত আজি ৰাণীবৰুৰ বিশেষ পক্সো আদালতে সহদেৱ গোৱালাক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। পেট্ৰলৰ কৃত্ৰিম নাটনি সন্দৰ্ভত আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত পেট্ৰল পাম্পসমূহৰ স্বত্বাধিকাৰী আৰু জিলা আয়ুক্তৰ মাজত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী আৰু প্ৰবন্ধকসকলক কেতবোৰ নীতি নিৰ্দেশনা প্ৰদান কৰে। সেই অনুসৰি এতিয়াৰে পৰা পেট্ৰল পাম্পসমূহে যিকোনো পাত্ৰ, বটল অথবা ড্ৰামত পেট্ৰল দিব নোৱাৰিব। তদুপৰি পেট্ৰল পাম্পসমূহত ক্ষমতা অনুসৰি পেট্ৰল আৰু ডিজেল মজুত ৰাখিবলৈও নিৰ্দেশ দিয়া হয়। মজুত থকা পেট্ৰল আৰু ডিজেলৰ সবিশেষ গ্ৰাহকে দেখা পোৱাকৈ বোৰ্ডত লিখি ৰাখিবলৈ আয়ুক্তগৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়ে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।